এয়া আকাশবাণী। বাতৰিৰ সৈতে মই পংকজ নয়ন ভট্টাচাৰ্য, মোৰ সৈতে আছে পৰিস্মিতা দিহিঙীয়া। এতিয়াৰ প্ৰধান বাতৰিসমূহ হৈছে, দুদিনীয়া কানাডা ভ্ৰমণৰ কাৰ্যসূচীলৈ আজি পুৱা কেলগেৰীত উপস্থিত হোৱা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি নিশা কানানাস্কিছত হ'বলগীয়া G7 সন্মিলনত অংশগ্ৰহণ কৰিব। মধ্য পৰ্যায়ত অব্যাহত থকা উত্তেজনাৰ মাজতে G7 ৰাষ্ট্ৰগোষ্ঠীৰ নেতাসকলে ইজৰাইল আৰু ইৰাণৰ মাজৰ পৰিস্থিতি সন্দৰ্ভত এটা যৌথ বিবৃতি প্ৰকাশ কৰিছে। কেন্দ্ৰীয় পেট্ৰলিয়াম আৰু প্ৰাকৃতিক গেছ মন্ত্ৰী হৰদীপ সিং পুৰীয়ে আজি অসমৰ শিৱসাগৰ জিলাৰ ৰুদ্ৰসাগৰ তৈলক্ষেত্ৰৰ এটা ৰিগত হৈ থকা গেছ নিৰ্গমন ৰোধ কৰাৰ বাবে চলাই থকা প্ৰচেষ্টাৰ বুজ লয়। আহমেদাবাদৰ বিমান দুৰ্ঘটনাত নিহত 125 গৰাকী লোকৰ মৃতদেহ DNA পৰীক্ষাৰ জৰিয়তে চিনাক্ত কৰা হৈছে। আৰু মহিলাৰ FIH হকী প্ৰ লীগ প্ৰতিযোগিতাত ভাৰত আজি আৰু কাইলৈ লণ্ডনৰ লি ভেলি হকী আৰু টেনিছ কেন্দ্ৰত আৰ্জেণ্টিনাৰ মুখামুখি হ'ব। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি নিশা কানাডাৰ কানানাস্কিছত হ'বলগীয়া G7 সন্মিলনত অংশগ্ৰহণ কৰিব। শ্ৰীমোদীয়ে আজি পুৱা দুদিনীয়া কানাডা ভ্ৰমণৰ কাৰ্যসূচীলৈ কেলগেৰীত উপস্থিত হয়। প্ৰধানমন্ত্ৰীয়ে পৰিৱৰ্তিত বিশ্বত শক্তি সুৰক্ষা, প্ৰযুক্তি, আন্তঃগাঁথনি আৰু বিনিয়োগ সন্দৰ্ভত G7 সন্মিলনত হ'বলগীয়া আলোচনাত ভাগ ল'ব। এয়া হ'ব প্ৰধানমন্ত্ৰীগৰাকীৰ G7 সন্মিলনত একেৰাহে 6ষ্ঠবাৰৰ বাবে অংশগ্ৰহণ। সন্মিলনৰ মাজতে প্ৰধানমন্ত্ৰী মোদীয়ে G7 সদস্যভুক্ত দেশসমূহৰ নেতৃবৰ্গৰ উপৰি আমন্ত্ৰিত দেশ আৰু আন্তঃৰাষ্ট্ৰীয় সংগঠনসমূহৰ মুৰববীসকলৰ সৈতে বিভিন্ন গোলকীয় বিষয়ত মত বিনিময় কৰিব। তেওঁ কানাডাৰ প্ৰধানমন্ত্ৰী মাৰ্ক কাৰ্নিৰ সৈতেও আলোচনাত বহিব। আমাৰ সংবাদদাতাই জনোৱা অনুসৰি, বিগত 1 দশকত এয়া হৈছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ প্ৰথম কানাডা ভ্ৰমণ। তেওঁ ইয়াৰ পূৰ্বে 2015 চনত কানাডালৈ গৈছিল। দেশখনত বহুসংখ্যক ভাৰতীয় ছাত্ৰ আছে। ভাৰত আৰু কানাডাৰ মাজত বিজ্ঞান, প্ৰযুক্তি আৰু উদ্ভাৱনী ক্ষেত্ৰত সহযোগিতাৰ বিশাল সম্ভাৱনা আছে। কানাডা হৈছে ভাৰতীয় মূলৰ লোকৰ অন্যতম বৃহৎ দেশ। তথ্য অনুসৰি দেশখনৰ মুঠ জনসংখ্যাৰ প্ৰায় 4.5% হৈছে ভাৰতীয়। মধ্য প্ৰাচ্যত অব্যাহত থকা উত্তেজনাৰ মাজতে G7 ৰাষ্ট্ৰগোষ্ঠীৰ নেতাসকলে ইজৰাইল আৰু ইৰাণৰ মাজৰ পৰিস্থিতি সন্দৰ্ভত এটা যৌথ বিবৃতি প্ৰকাশ কৰিছে। G7 নেতৃবৰ্গই মধ্য প্ৰাচ্যত শান্তি আৰু স্থিৰতা বৰ্তাই ৰাখিবলৈ তেওঁলোকৰ প্ৰতিশ্ৰুতিবদ্ধতাৰ কথা উল্লেখ কৰি কয় যে আত্মৰক্ষাৰ বাবে ইজৰাইলৰ অধিকাৰ আছে। দেশখনৰ সুৰক্ষা নিশ্চিত হোৱাৰ ক্ষেত্ৰত থকা সমৰ্থনৰ বিষয়েও G7 নেতৃবৰ্গই প্ৰকাশ কৰে। যৌথ বিবৃতিটোত ৰাষ্ট্ৰগোষ্ঠীটোৱে আঞ্চলিক সংঘাতৰ সময়ত সাধাৰণ লোকৰ সুৰক্ষা নিশ্চিত হোৱাত গুৰুত্ব দিয়ে। ৰাষ্ট্ৰগোষ্ঠীটোৱে ইৰাণক অঞ্চলটোত অস্থিৰতা আৰু সন্ত্ৰাসবাদৰ প্ৰধান উৎস হিচাপে চিহ্নিত কৰে। নিজৰ দীৰ্ঘদিনীয়া স্থিতি দোহাৰি G7ৰ অন্তৰ্ভুক্ত দেশসমূহৰ নেতাসকলে কয় যে ইৰাণক পাৰমাণৱিক অস্ত্ৰ আহৰণৰ বাবে কেতিয়াও অনুমতি দিয়া নহ'ব। তেওঁলোকে লগতে আশা প্ৰকাশ কৰে যে ইৰাণকেন্দ্ৰিক সংকটৰ সমাধানে গাজাৰ যুদ্ধবিৰতিকে ধৰি মধ্য প্ৰাচ্যৰ সীমান্ত উত্তেজনাৰ ঘটনাসমূহ হ্ৰাস কৰিব। নেতাসকলে লগতে আন্তঃৰাষ্ট্ৰীয় শক্তিৰ বজাৰখনক আঞ্চলিক অস্থিৰতাৰ প্ৰভাৱৰ পৰা ৰক্ষা কৰাৰ ক্ষেত্ৰত সমভাৱাপন্ন অংশীদাৰৰ সৈতে সহযোগিতাৰে কাম কৰাৰ বাবে সাজু বুলিও ঘোষণা কৰে। কেন্দ্ৰীয় পেট্ৰলিয়াম আৰু প্ৰাকৃতিক গেছ দপ্তৰৰ মন্ত্ৰী হৰদীপ সিং পুৰীয়ে আজি অসমৰ শিৱসাগৰ জিলাৰ ৰুদ্ৰসাগৰ তৈলক্ষেত্ৰৰ অধীনৰ 147 নম্বৰ ৰিগত বিগত কেইবাদিনো ধৰি হৈ থকা গেছ নিৰ্গমন ৰোধ কৰাৰ বাবে তেল আৰু প্ৰাকৃতিক গেছ নিগমে চলাই থকা প্ৰচেষ্টাৰ বুজ লয়। সামাজিক মাধ্যমৰ এটা বাৰ্তাত কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে কয় যে তেল আৰু প্ৰাকৃতিক গেছ নিগমৰ বিভিন্ন কেন্দ্ৰৰ পৰা বিশেষজ্ঞ লোকসকলক অনা হৈছে আৰু পৰিস্থিতি নিয়ন্ত্ৰণৰ বাবে উচ্চ ক্ষমতাসম্পন্ন পাম্প ব্যৱহাৰ কৰা হৈছে। তেওঁ লগতে কয় যে ONGCৰ বিষয়াসকল আন্তঃৰাষ্ট্ৰীয় বিশেষজ্ঞসকলৰ সৈতে নিৰন্তৰ যোগাযোগত আছে। অঞ্চলটোত জুই ৰোধ কৰা আৰু পৰিৱেশ শীতল কৰি ৰখাৰ বাবে অহৰহ পাম্পেৰে পানীৰ এটা আৱৰণ সৃষ্টি কৰা হৈছে। ৰিগটোৰ কাষৰীয়া অঞ্চলত বাস কৰা লোকসকলক স্থানান্তৰিত কৰা হৈছে আৰু তেওঁলোকক সকলো ধৰণৰ সাহায্য প্ৰদান কৰা হৈছে বুলি কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে উল্লেখ কৰে। অসমৰ মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই ৰিগত হোৱা গেছ নিৰ্গমনথলীত যোৱা নিশা উপস্থিত হৈ আশ্ৰয় শিবিৰত থকা লোকসকলক সাক্ষাৎ কৰে। সংবাদ মাধ্যমৰ সৈতে হোৱা কথা বতৰাত মুখ্যমন্ত্ৰীয়ে তেলৰ ৰিগটো পৰিচালনা কৰা ব্যক্তিগত খণ্ডৰ SK পেট্ৰ নামৰ প্ৰতিষ্ঠানটোৰ বিৰুদ্ধে তদন্ত কৰা হ'ব বুলি জানিবলৈ দিয়ে। ৰাজ্য চৰকাৰে এই বিষয়টোত গুৰুত্ব আৰোপ কৰিছে বুলি উল্লেখ কৰি তেওঁ কয় যে প্ৰয়োজন সাপেক্ষে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ সৈতেও এই সন্দৰ্ভত আলোচনা কৰা হ'ব। তৈল প্ৰতিষ্ঠানটোৰ অধ্যক্ষৰ সৈতেও মুখ্যমন্ত্ৰীয়ে আলোচনা কৰিব বুলি উল্লেখ কৰে। ইৰাণত থকা ভাৰতীয় দূতাবাসে কৰা ব্যৱস্থাৰ অধীনত তেহৰাণৰ ভাৰতীয় শিক্ষাৰ্থীসকল মহানগৰখনৰ বাহিৰলৈ আহিবলৈ সমৰ্থ হৈছে। বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ৰ এটা বিবৃতিত উল্লেখ কৰা অনুসৰি মহানগৰখনত থকা অন্যান্য ভাৰতীয় লোকসকলকো নিজাববীয়া ব্যৱস্থাৰে সুৰক্ষিত স্থানলৈ ওলাই আহিবলৈ উপদেশ দিয়া হৈছে। একাংশ ভাৰতীয়ক আৰ্মেনিয়াৰ সীমান্তৰে ইৰাণ ত্যাগ কৰিবলৈ ব্যৱস্থা কৰি দিয়া হৈছে। ইজৰাইল ইৰাণ সংঘাতৰ পৰিপ্ৰেক্ষিতত ভাৰতীয় দূতাবাসে ইৰাণত থকা ভাৰতীয়সকলৰ সৈতে নিৰন্তৰ যোগাযোগ ৰাখিছে। শ্ৰোতাসকলে বাতৰি শুনিছে আকাশবাণীৰ পৰা। পৰৱৰ্তী বাতৰি শুনক পৰিস্মিতা দিহিঙীয়াৰ পৰা।
যোৱা নিশালৈকে আহমেদাবাদৰ বিমান দুৰ্ঘটনাত নিহত 125গৰাকী লোকৰ মৃতদেহ ডি এন এ পৰীক্ষাৰ জৰিয়তে চিনাক্ত কৰা হৈছে। ইয়াৰে 83টা মৃতদেহ ইতিমধ্যে পৰিয়ালক গতাই দিয়া হৈছে। গুজৰাটৰ স্বাস্থ্যমন্ত্ৰী ঋষিকেশ পেটেলে সামাজিক মাধ্যমৰ এটা বাৰ্তাত এই বিষয়ে প্ৰকাশ কৰি কয় যে যাৱতীয় প্ৰক্ৰিয়া আৰু চিনাক্তকৰণৰ প্ৰয়োজনীয় বিধি সম্পূৰ্ণ হোৱাৰ পাছতে বাকী থকা মৃতদেহসমূহো পৰিয়ালৰ সদস্যক গতাই দিয়া হ'ব। ৰাজ্য চৰকাৰে কেন্দ্ৰীয় সংস্থাসমূহৰ সহযোগত ফৰেনচিক আৰু আইনী আনুষ্ঠানিকতা ক্ষীপ্ৰতাৰে সম্পন্ন কৰাটো নিশ্চিত কৰা বুলি মন্ত্ৰীগৰাকীয়ে প্ৰকাশ কৰে। ইপিনে বিমান দুৰ্ঘটনাটোত নিহত প্ৰাক্তন মুখ্যমন্ত্ৰী বিজয় ৰূপানীৰ অন্ত্যেষ্টিক্ৰিয়া কালি সন্ধিয়া ৰাজকোটত ৰাজ্যিক মৰ্যাদাৰে সম্পন্ন কৰা হয়। কেন্দ্ৰীয় ৰেলমন্ত্ৰী অশ্বিনী বৈষ্ণৱে আজি হাৰিয়ানাৰ মানেচৰত দেশৰ সৰ্ববৃহৎ গতিশক্তি মাল্টি মডেল কাৰ্গো টাৰ্মিনেল উদ্বোধন কৰে। শ্ৰীবৈষ্ণৱে তেওঁৰ ভাষণত কয় যে 45 একৰ এলেকাজুৰি থকা এই কাৰ্গো টাৰ্মিনেলত 450,000 যান বাহন ৰাখিব পৰা ক্ষমতা আছে। তেওঁ কয় যে দেশত মুঠ 108টা মাল্টি মডেল কাৰ্গো টাৰ্মিনেল সম্প্ৰতি সাজু হৈ উঠিছে আৰু শীঘ্ৰেই ইয়াৰ সেৱা মুকলি হ'ব। তেওঁ লগতে কয় যে চৰকাৰে 2021 চনত এই প্ৰক্ৰিয়া সৰলীকৰণৰ বাবে গ্ৰহণ কৰা কেতবোৰ সংস্কাৰমূলক ব্যৱস্থাৰ বাবে কম সময়ৰ ভিতৰতে এই সাফল্য লাভ কৰিব পৰা গৈছে। শ্ৰীবৈষ্ণৱে ৰেল সেৱাৰ উন্নীতকৰণৰ দিশত চৰকাৰে গ্ৰহণ কৰা ব্যৱস্থাসমূহতো আলোকপাত কৰে। তেওঁ কয় যে বিগত বৰ্ষটো ভাৰতীয় ৰেলৱেৰ বাবে অতি গুৰুত্বপূৰ্ণ আছিল কাৰণ এই বৰ্ষটোত 720 কোটি যাত্ৰীয়ে ৰেলেৰে ভ্ৰমণ কৰাৰ উপৰি 1,600 মিলিয়ন টনৰো অধিক সামগ্ৰী কঢ়িওৱা হৈছিল। ৰাষ্ট্ৰসংঘৰ সাধাৰণ সভাই একপক্ষীয় বলপূৰ্বক ব্যৱস্থাৰ বিৰুদ্ধে প্ৰতিবছৰৰ 4 ডিচেম্বৰত আন্তঃৰাষ্ট্ৰীয় দিৱস পালনৰ প্ৰস্তাৱ গ্ৰহণ কৰিছে। এই প্ৰস্তাৱৰ সমৰ্থনত 116খন দেশে ভোটদান কৰাৰ বিপৰীতে 51খন দেশে ইয়াৰ বিৰুদ্ধে ভোটদান কৰে আৰু 6খন দেশ ভোটদানৰ পৰা বিৰত থাকে। ইউৰোপীয় সংঘ, অষ্ট্ৰেলিয়া, ব্ৰিটেইন, কানাডা, জাপান আৰু আমেৰিকা যুক্তৰাষ্ট্ৰকে ধৰি উন্নত অৰ্থনৈতিক দেশসমূহে এই প্ৰস্তাৱৰ বিৰুদ্ধে ভোটদান কৰে। এই প্ৰস্তাৱৰ জৰিয়তে সকলো ৰাষ্ট্ৰক আন্তঃৰাষ্ট্ৰীয় আইন বা ৰাষ্ট্ৰসংঘৰ ঘোষণাপত্ৰ উলংঘা কৰা একপক্ষীয় অৰ্থনৈতিক, বিত্তীয় অথবা বাণিজ্য সম্পৰ্কীয় ব্যৱস্থাৰ পৰা বিৰত থাকিবলৈ আহ্বান জনোৱা হৈছে। এনে কাৰ্যই বিশেষকৈ উন্নয়নশীল ৰাষ্ট্ৰসমূহৰ অৰ্থনৈতিক আৰু সামাজিক বিকাশত বাধা প্ৰদান কৰে বুলি ৰাষ্ট্ৰসংঘৰ সাধাৰণ সভাই উল্লেখ কৰে। এই প্ৰস্তাৱৰ জৰিয়তে একপক্ষীয় বলপূৰ্বক ব্যৱস্থাৰ ক্ষতিকাৰক প্ৰভাৱসমূহৰ বিষয়ে আন্তঃৰাষ্ট্ৰীয় সজাগতা সৃষ্টিৰ লক্ষ্য নিৰ্ধাৰণ কৰা হৈছে। ভাৰতীয় মূলৰ লোকসকলৰ বাবে ক্ৰৱেছিয়া এতিয়া নতুন ঠিকনা হিচাপে পৰিগণিত হৈছে। ইউৰোপৰ দেশখনত তুলনামূলকভাৱে ভাৰতীয় লোকৰ সংখ্যা কম যদিও সাংস্কৃতিক ক্ষেত্ৰত তেওঁলোক অত্যন্ত সক্ৰিয়। উল্লেখযোগ্য যে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী কাইলৈ ক্ৰৱেছিয়াৰ ৰাজধানী জাগ্ৰেবলৈ ৰাওনা হ'ব। এয়া হ'ব ভাৰতৰ কোনো এগৰাকী প্ৰধানমন্ত্ৰীৰ প্ৰথম ক্ৰৱেছিয়া ভ্ৰমণ। প্ৰধানমন্ত্ৰীৰ এই ভ্ৰমণৰ বাবে দেশখনত থকা ভাৰতীয়সকলৰ উপৰি জাগ্ৰেবৰ ভাৰতৰ বন্ধুভাৱাপন্ন লোকসকলে আন্তৰিকতাৰে অপেক্ষা কৰি আছে। মহিলাৰ FIH হকী প্ৰ লীগ প্ৰতিযোগিতাত ভাৰত আজি আৰু কাইলৈ লণ্ডনৰ লি ভেলী হকী আৰু টেনিছ কেন্দ্ৰত আৰ্জেণ্টিনাৰ মুখামুখি হ'ব। অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে পৰাস্ত হোৱাৰ পাছত ভাৰতীয় দলটোৱে বিশ্বক্ৰমৰ দ্বিতীয় স্থানত থকা আৰ্জেণ্টিনাৰ বিৰুদ্ধে সৰ্বশ্ৰেষ্ঠ প্ৰদৰ্শনৰ প্ৰয়াস চলাব। প্ৰতিযোগিতাত এই পৰ্যন্ত ভাৰতে মুঠ 9 পইণ্ট অৰ্জন কৰি পইণ্ট তালিকাৰ 7ম স্থানত আছে। ইপিনে আৰ্জেণ্টিনা সম্প্ৰতি পইণ্ট তালিকাৰ 2য় স্থানত আছে। বাতৰি শেষ কৰাৰ পূৰ্বে ঘাই ঘাই বাতৰিসমূহ আকৌ পঢ়ি দিছো। দুদিনীয়া কানাডা ভ্ৰমণৰ কাৰ্যসূচীলৈ আজি পুৱা কেলগেৰীত উপস্থিত হোৱা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি নিশা কানাডাস্কিছত হ'বলগীয়া G7 সন্মিলনত অংশগ্ৰহণ কৰিব। মধ্যপ্ৰাচ্যত অব্যাহত থকা উত্তেজনাৰ মাজতে G7 ৰাষ্ট্ৰগোষ্ঠীৰ নেতাসকলে ইজৰাইল আৰু ইৰাণৰ মাজৰ পৰিস্থিতি সন্দৰ্ভত এটা যৌথ বিবৃতি প্ৰকাশ কৰিছে। কেন্দ্ৰীয় পেট্ৰলিয়াম আৰু প্ৰাকৃতিক গেছ মন্ত্ৰী হৰদীপ সিং পুৰীয়ে আজি অসমৰ শিৱসাগৰ জিলাৰ ৰুদ্ৰসাগৰ তৈল ক্ষেত্ৰৰ এটা ৰিগত হৈ থকা গেছ নিৰ্গমন ৰোধ কৰাৰ বাবে চলাই থকা প্ৰচেষ্টাৰ বুজ লয় আৰু মহিলাৰ FIH হকী প্ৰ লীগ প্ৰতিযোগিতাত ভাৰত আজি আৰু কাইলৈ লণ্ডনৰ লি ভেলী হকী আৰু টেনিছ কেন্দ্ৰত আৰ্জেণ্টিনাৰ মুখামুখি হ'ব। এতিয়া বাতৰি ইমানেই। পৰৱৰ্তী মুখ্য বাতৰি বিয়লি 3 বজাত শুনিবলৈ পাব।